হাতী এবিধ সামাজিক প্ৰাণী। সিহঁতক প্ৰায়ে নিজৰ পৰিয়ালসহ এজনী বয়সস্থ মাইকী হাতীৰ নেতৃত্বত জাক বান্ধি থকা দেখা যায়। প্ৰাপ্তবয়স্ক হাতীবোৰ প্ৰায়ে অকলশৰে থাকে, কিন্তু মাজে মাজে জাকৰ মাজতো মিলি থকা দেখা যায়। হাতী সদায় জাক বান্ধি থাকে, সেয়েহে সিহঁতক এটা বৃহৎ বিচৰণভূমিৰ দৰকাৰ হয়, যাৰ অৰ্থ হ'ল সিহঁতক প্ৰায় সংৰক্ষিত বনাঞ্চলৰ বাহিৰতো পোৱা যায়। মানুহৰ বৰ্ধিত জনসংখ্যা আৰু আৱাসভূমিৰ প্ৰয়োজনীয়তাই লাহে লাহে হাতীৰ বিচৰণভূমি সংকুচিত কৰি আহিছে।